لو خرجوا فيكم ما زادوكم إلا خبالا ولأوضعوا خلالكم يبغونكم الفتنة وفيكم سماعون لهم والله عليم بالظالمين.
যদি কেউ তোমালোকৰ সৈতে উলালহেতেন তেন্তে তোমালোকৰ অশান্তি অসুবিধাহে বৃদ্ধি কৰিলেহেতেন আৰু তোমালোকৰ মাজত ফিটনা সৃষ্টি কৰিবলৈ যথাসাধ্য চেষ্টা কৰিলেহেতেন। লগতে তোমালোকৰ মাজত সিহঁতৰ কিছুমান অনুগত গুপ্তচৰ আছে, আল্লাহ জালিমসকলৰ বিষয়ে সবিশেষ অৱগত।